জোহন অধ্যায় দহ।
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজন দুৱাৰেদি নোসোমায় আন কোনোফালে উঠি মেৰৰ গঁড়াললৈ সোমায়, সি চোৰ আৰু ডকাইত। কিন্তু যিজন দুৱাৰেদি সোমায় তেওঁ মেৰৰ ৰখীয়া। দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে। তেওঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয় তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায় আৰু মেৰবিলাক তেওঁৰ পাছে পাছে চলে, কিয়নো তেওঁৰ মাত বুজি পায়। কিন্তু আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে, কিয়নো আন মানুহবিলাকৰ মাত নুবুজে।
এই পতন্তৰৰ কথা যীশুৱে তেওঁবিলাকক কলে, কিন্তু তেওঁ কোৱা কথাৰ অৰ্থ তেওঁবিলাকে নুবুজিলে। এতেকে যীশুৱে আকৌ তেওঁবিলাকক কলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মেৰৰ গঁড়ালৰ দুৱাৰ ময়েই। যিবোৰ মোৰ আগেয়ে আহিল সেই আটাইবোৰ চোৰ আৰু ডকাইত, কিন্তু মেৰবিলাকে সিহঁতৰ কথা নুশুনিলে। ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সোমায় তেওঁ ৰক্ষা পাব আৰু ভিতৰ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তেই আহিলোঁ। ময়েই মেৰৰ সজৰখীয়া, সজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। কিন্তু যিজন ৰখীয়া নহয়, অৰ্থাৎ যাৰ নিজৰ মেৰ নহয়, এনে দৰমহা খুৱাই ৰাং কুকুৰ অহা দেখিলে মেৰবিলাকক এৰি পলাই যায়। তাতে ৰাং কুকুৰে সিহঁতক ধৰি ছিন্ন ভিন্ন কৰে, কিয়নো সি দৰমহা খোৱা হৈ মেৰলৈ একো চিন্তা নকৰে। ময়েই মেৰৰ সজৰখীয়া, পিতৃয়ে মোক যেনেকৈ জানে আৰু মই পিতৃক জানো, তেনেকৈয়ে মই নিজৰ সকলোকে জানো, মোৰ নিজৰ সকলোৱেই মোক জানে, আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকো দিওঁ। আৰু এই গঁড়াল নোহোৱা মোৰ আৰু মেৰ আছে, মই সেইবিলাককো আনিব লাগে আৰু সেইবিলাকে মোৰ মাত শুনিব। তাতে একেটা জাক একেজন ৰখীয়া হৈ যাব, মই মোৰ প্ৰাণ পুনৰাই ল'বলৈ তাক এৰি দিওঁ। এই হেতুকে পিতৃয়ে মোক প্ৰেম কৰে। কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে এনে নহয়, মই নিজেই তাক এৰি দিওঁ। তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। এই আদেশ মোৰ পিতৃৰ পৰা পালোঁ।
তেওঁৰ এই কথাৰ নিমিত্তে যিহুদীবিলাক আকৌ ভাগ ভাগ। তেওঁবিলাকৰ মাজৰ অনেকে কলে,
ই ভূতে পোৱা আৰু বলিয়া, ইয়াৰ কথা কিয় শুনা?
আনবিলাকে কলে,
এনে কথা ভূতে পোৱাজনৰ নহয়,
ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে।
পাছে জিৰুচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ'ল। সেই সময়ত জাৰকাল আৰু যীশুৱে ধৰ্মধামত চলোমনৰ বাৰান্দাত ফুৰি আছিল। তাতে যিহুদীবিলাকে তেওঁক বেৰি ধৰি কলে,
কিমান কাল তুমি আমাক সন্দেহত ৰাখিবা? যদি খ্ৰীষ্ট হোৱা তেন্তে তাক স্পষ্টকৈ আমাক কোৱা।
যীশুৱে উত্তৰ দিলে,
মই তোমালোকক কলো কিন্তু তোমালোকে বিশ্বাস নকৰা। মোৰ পিতৃৰ নামেৰে যি যি কৰ্ম কৰিছো সেইবোৰ কৰ্মই মোৰ বিষয়ে সাক্ষ্য দিছে, তথাপি তোমালোকে বিশ্বাস নকৰা, কাৰণ তোমালোক মোৰ মেৰবিলাকৰ মাজৰ নোহোৱা। মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ। তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান। সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। মই আৰু সেই পিতৃ এক।
তেতিয়া যিহুদীবিলাকে তেওঁক মাৰিবলৈ আকৌ শিল তুলি দিলে। যীশুৱে তেওঁলোকক উত্তৰ দিলে,
মোৰ পিতৃৰ পৰা অনেক ভাল কৰ্ম তোমালোকৰ আগত দেখুৱাই, সেইবোৰৰ কোন কৰ্মৰ নিমিত্তে মোক শিল দলিয়াই মাৰা?
যিহুদীবিলাকে তেওঁক উত্তৰ দিলে,
ভাল কৰ্মৰ নিমিত্তে নহয়, কিন্তু তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি ঈশ্বৰ নিন্দা কৰিছা, এইকাৰণে তোমাক শিল দলিয়াই মাৰো।
যীশুৱে তেওঁবিলাকক উত্তৰ দিলে,
মই কলো তোমালোকে ঈশ্বৰবিলাক, এই কথা তোমালোকৰ বিধানত লিখা নাইনে? যিবিলাকলৈ ঈশ্বৰৰ বাক্য আহিল সেইবিলাকেই যদি তেওঁ ঈশ্বৰ বুলি কলে আৰু শাস্তীয় বচন লৰ হবৰ অসাধ্য, তেন্তে মই ঈশ্বৰৰ পুত্ৰ এনে থকা কোৱা পিতৃয়ে অভিষেক কৰি জগতলৈ পঠোৱা জনাক তুমি ঈশ্বৰ নিন্দা কৰিছা বুলি তোমালোকে কেনেকৈ কোৱা হওক? যদি মোৰ পিতৃৰ কৰ্ম নকৰো তেন্তে মোক বিশ্বাস নকৰিবা, কিন্তু যদি কৰো তেন্তে পিতৃ যে মোত আছে আৰু মই যে পিতৃত আছো ইয়াকে বুজি জানিবলৈ মোক বিশ্বাস নকৰিলেও কাৰ্যবোৰতে বিশ্বাস কৰা।
তেতিয়া তেওঁবিলাকে তেওঁক ধৰিবলৈ আকৌ উপায় বিচাৰে, কিন্তু তেওঁবিলাকৰ হাতৰ পৰা ওলাই পাছে জৰ্দনৰ সিপাৰে যি ঠাইত জোহনে প্ৰথমতে বাপ্তাইজ কৰিছিল পুনৰাই তেওঁ সেই ঠাইলৈ গৈ তাতে থাকে আৰু অনেকে তেওঁৰ ওচৰলৈ আৰু তেওঁবিলাকে ক'লে যে
জোহনে একো আচৰিত চিন দেখুওৱা নাই, কিন্তু এইজনৰ বিষয়ে জোহনে যি যি কথা কৈছিল সেই সকলো সত্য।
আৰু সেই ঠাইতে অনেকে তেওঁত বিশ্বাস কৰিলে।